Ακάχπανη. Μπατουρί πόχησου, ονοζά ρουπαμοντράι. Ήτια προρχάν μπατουρί χωμού χωρίσε. লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। এই পৰ্যায়ত সমষ্টিত সামগ্ৰিকভাৱে প্ৰায় 65.76% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। অসমত এই পৰ্যায়ত বিয়লি 5 বজা পৰ্যন্ত প্ৰায় 70.66%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানী সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। এই পৰ্যায়ত সামগ্ৰিকভাৱে প্ৰায় 65.76% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। এই পৰ্যায়ত 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসন সামৰি লোৱা হৈছে। ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ 5টাকৈ, কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 6টা, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ সমষ্টি আছে। এই 88টা সমষ্টিৰ লগতে আউটাৰ মণিপুৰ সমষ্টিৰ এটা অংশৰ বাবেও আজি ভোটগ্ৰহণ সম্পন্ন হয়। সমষ্টিটোত 76.06% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ বাবেও আজি ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও BSPৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্ৰহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, CPIৰ ইনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, BJPৰ তেজস্বী সূৰ্যা, হেমা মালিনী, অৰুণ গোৱিল, ওম বিৰলা, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী JDSৰ HK কুমাৰস্বামী, BJPৰ দিলীপ শইকীয়া, পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 4গৰাকী প্ৰাৰ্থীসহ মুঠ 1202গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ 5টা সমষ্টিতো আজি শান্তিপূৰ্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। বিয়লি 5 বজা পৰ্যন্ত ৰাজ্যখনত প্ৰায় 70.66%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। দৰং ওদালগুৰি সমষ্টিত 72.99, ডিফুত প্ৰায় 69.62, কৰিমগঞ্জত 71.12, নগাঁৱত 71.84 আৰু শিলচৰত 65.57% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনত 2গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দৰং ওদালগুৰি সমষ্টিত NDAৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গাদাস বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে শিলচৰত BJPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কৰিমগঞ্জত BJPৰ মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নগাঁও সমষ্টিত BJPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত BJPৰ মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছ, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্ণাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী তথা BJPৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মুংগেৰ আৰু আৰাৰিয়াত দুখন নিৰ্বাচনী সভাৰ সম্বোধন কৰে। শ্ৰীমোদীয়ে কয় যে তুষামুঠ INDAI মিত্ৰজোঁটৰ শাসনৰ আৰ্হি হোৱাৰ বিপৰীতে সন্তুষ্টি BJPৰ শাসনৰ আৰ্হি। তেওঁ কয় যে BJP নেতৃত্বাধীন NDA চৰকাৰে মহিলাসকলক শৌচালয়, গেছ, বিদ্যুৎ সংযোগ আৰু পানীৰ দৰে সুবিধা প্ৰদান কৰিছে। NDA চৰকাৰে বিনামূলীয়া চিকিৎসা সেৱাও সুনিশ্চিত কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। বিহাৰত RJDৰ শাসনৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জংগল ৰজৰ সময়ত মুংগেৰ সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছিল। NDA চৰকাৰে JDU আৰু BJPৰ নেতৃত্বত মুংগেৰক অন্ধকাৰৰ পৰা উলিয়াই আনিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে এইবাৰৰ নিৰ্বাচন দেশক কৌশলগত আৰু অৰ্থনৈতিকভাৱে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ নিৰ্বাচনৰূপে পৰিগণিত হৈছে। তেওঁ লগতে আৰ জে ডি আৰু কংগ্ৰেছ মিত্ৰজোঁটে দেশক সংবিধান অথবা গণতন্ত্ৰৰ কেৰেপ নকৰে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এই দল দুটাই দশক দশক ধৰি জনসাধাৰণক ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাত বাধা প্ৰদান কৰিছিল আৰু তেওঁলোকৰ শাসনকালত বলপূৰ্বকভাৱে ভোটগ্ৰহণ কেন্দ্ৰ দখল কৰি বৈধ ভোটাৰৰ ঠাইত অন্য লোকৰ দ্বাৰা ভোটদান কৰাৰ ঘটনা সাধাৰণ কথা আছিল। বিৰোধী মহামিত্ৰজোঁটৰ নেতাসকলেও তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া সংসদীয় সমষ্টিসমূহৰ দলীয় প্ৰাৰ্থীৰ হকে ঠায়ে ঠায়ে প্ৰচাৰ চলাইছে। বিকাশশীল ইনচান পাৰ্টীৰ মুৰববী মুকেশ চাহানীয়ে আজি বিহাৰৰ ঝাঞ্ঝৰপুৰ আৰু কাষৰীয় এলেকাসমূহত কেইবাখনো নিৰ্বাচনী সভাত আৰু ৰোড শ্বত অংশ লয়। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অখিলেশ প্ৰসাদেও ভোটদাতাসকলৰ সৈতে সম্পৰ্ক কাৰ্যসূচীত ভাগ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী পশ্চিমবংগৰ মালদাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ কয় যে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ বাবে তোষামোদ একো নতুন কথা নহয়। প্ৰধানমন্ত্ৰীয়ে দুয়োটা দলে তোষামোদৰ বাবে যিকোনো কাম কৰিব পাৰে বুলি মন্তব্য কৰে। দল দুটাই দেশৰ সুৰক্ষাৰ হকে এন ডি এ চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব বিচাৰে বুলি শ্ৰীমোদীয়ে অভিযোগ তোলে। তেওঁ কয় যে এটা সময়ত পশ্চিমবংগ দেশৰ উন্নয়নৰ চালিকা শক্তি আছিল কিন্তু প্ৰথমে বাওঁদল আৰু তাৰ পাছত তৃণমূল কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনৰ মহত্ব ম্লান হৈছে আৰু উন্নয়নো স্থবিৰ হৈ পৰিছে। ইপিনে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি ঘাটল সংসদীয় সমষ্টিত এখন নিৰ্বাচনী সভাত ভাগ লয়। তেওঁ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনিৰ বাবে ৰাজ্যখনলৈ পুঁজি যোগান নধৰা বুলি অভিযোগ তোলে। ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি কৰ্ণাটকৰ বিজাপুৰ লোকসভা সমষ্টিত বিজয়পুৰত এখন নিৰ্বাচনী সভা সম্বোধন কৰে। তেওঁ আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে প্ৰতিগৰাকী স্নাতকক ব্যক্তিগত কোম্পানী অথবা চৰকাৰী কাৰ্যালয়ত এবছৰীয়া শিক্ষানবিচীৰ সুযোগ প্ৰদানৰ আৰু এনে সুযোগ লাভ কৰা ব্যক্তিগৰাকীক এবছৰত ১,০০,০০০ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। তেওঁ লগতে খেতিয়কসকলৰ ঋণ মাফ কৰা আৰু কৃষিজাত সামগ্ৰী ন্যূনতম সমৰ্থন মূল্য সন্দৰ্ভত আইনী নিশ্চয়তাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ কয় যে আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বাতিল কৰা হ'ব আৰু সৈন্য নিযুক্তিৰ পুৰণি ব্যৱস্থা বাহাল কৰা হ'ব। ৰাজ্যসমূহৰ বাবে অধিক অংশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাত নতুন ৰূপ দিয়া হ'ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। মধ্যপ্ৰদেশত লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়ৰ বাবে প্ৰচাৰ তীৱতৰ হৈ উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি অশোকনগৰ আৰু ৰাজগড় লোকসভা সমষ্টিত কেইবাখনো জনসভাত ভাগ লয়। শ্ৰীশ্বাহে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিব। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জিতু পাটোৱাৰী, ৰাজ্যসভাৰ সাংসদ বিবেক টংখা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱে আজি বুৰহানপুৰত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। বিজেপিয়ে কৰ্মসংস্থাপনহীনতা আৰু মুদ্ৰাস্ফীতিৰ লেখীয়া বুনিয়াদী বিষয়ৰ পৰা মনোযোগ অন্যফালে ঢাল খুওৱাৰ চেষ্টা চলাইছে বুলি নেতাকেইগৰাকীয়ে অভিযোগ কৰে। উত্তৰ প্ৰদেশতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বি এছ পি নেতা আকাশ আনন্দে আম্বেদকাৰ নগৰ আৰু কৌশাম্বী লোকসভা সমষ্টিত দুটা সমাৱেশক সম্বোধন কৰে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি ইটাহ জিলাত নিৰ্বাচনী সভাত ভাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেৰেলী জিলাত এটা ৰোড শ্বত নেতৃত্ব দিয়াৰ আৰু বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বেৰেলী আৰু মোৰাদাবাদত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলোৱাৰ কথা আছে। প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানি ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সমৃদ্ধি আৰু উন্নয়নৰ হকে সকলো ধৰণৰ সন্তাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। কাজাখাস্তানৰ আস্তানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰি আজি শ্ৰীআৰামানি এইদৰে প্ৰকাশ কৰে। বৈঠকত তেওঁ ছাংহাই সহযোগিতা সংস্থা অঞ্চলত শান্তি সুস্থিৰতা আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। প্ৰতিৰক্ষা সচিবগৰাকীয়ে লগতে ৰাষ্ট্ৰসংঘ আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদ সম্পৰ্কত সৰ্বাম্মক চুক্তি সম্পৰ্কীয় ভাৰতৰ দীৰ্ঘদিনীয়া প্ৰস্তাৱৰ কথা উল্লেখ কৰে। আজিৰ বৈঠকত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে প্ৰটকলত স্বাক্ষৰ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক 35 ৰাণত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। এই পৰ্যায়ত সামগ্ৰিকভাৱে প্ৰায় 65.76% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। অসমত এই পৰ্যায়ত বিয়লি 5 বজা পৰ্যন্ত প্ৰায় 70.66%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।